জোহনে লিখা শুভবাৰ্তা 13 অধ্যায়। যীশুৱে শিষ্যসকলৰ ভৰি ধুই দিয়া। ইহুদীসকলৰ নিষ্ঠাৰ পৰ্বৰ পূৰ্বে যীশুৱে জানিব পাৰিলে যে এই জগতৰ পৰা পিতৃৰ ওচৰলৈ তেওঁ যোৱাৰ সময় ওচৰ চাপি আহিছে। সেয়েহে জগতত থকা নিজৰ লোকসকলক সকলো সময়তে প্ৰেম কৰি তেওঁলোকক শেষলৈকে প্ৰকৃত প্ৰেমৰ প্ৰমাণ দিলে। তেওঁলোকৰ ৰাতিৰ আহাৰ খোৱাৰ সময় হ'ল। ইতিমধ্যে ছয়তানে যীশুক বিশ্বাসঘাতকতা কৰিবলৈ চিমোনৰ পুত্ৰ ইস্কৰিয়তীয়া যিহুদাৰ মনত কুবুদ্ধি সুমুৱাই দিলে। যীশুৱে জানিছিল যে পিতৃয়ে তেওঁক সকলো বস্তুৰ ওপৰত ক্ষমতা দিছে। তেওঁ ঈশ্বৰৰ পৰা আহিছে আৰু পুনৰাই তেওঁ ঈশ্বৰৰ ওচৰলৈ উভতি যাব। তেওঁ ৰাতি আহাৰ খোৱা ঠাইৰ পৰা উঠি আহিলে আৰু গাত লোৱা কাপোৰখন থৈ এখন গামোচা ল'লে আৰু নিজৰ কঁকাল বান্ধিলে। তাৰ পাছত চৰিয়াত পানী বাকি লৈ তেওঁ শিষ্যসকলৰ ভৰি ধুৱাবলৈ ধৰিলে আৰু কঁকালত বান্ধি লোৱা গামোচাৰে তেওঁলোকৰ ভৰি মচিলে। তাতে তেওঁ চিমোন পিতৰৰ ওচৰলৈ অহাত পিতৰে তেওঁক ক'লে, হে প্ৰভু, আপুনি মোৰ ভৰি ধুৱাবনে? যীশুৱে উত্তৰ দি তেওঁক ক'লে, মই কি কৰিছোঁ তুমি এতিয়া বুজি নাপাবা, কিন্তু এই বিষয়ে পাছত বুজি পাবা। পিতৰে তেওঁক ক'লে, আপুনি মোৰ ভৰি কেতিয়াও নুধুৱাব। যীশুৱে উত্তৰ দিলে, যদি তোমাৰ ভৰি নুধুৱাওঁ তেনেহ'লে মোৰে সৈতে তোমাৰ একো সম্পৰ্ক নাই। তেতিয়া চিমোন পিতৰে তেওঁক ক'লে, হে প্ৰভু, মোৰ অকল ভৰি ধুই দিয়াই নহয়, কিন্তু মোৰ হাত আৰু মূৰো ধুৱাওক। যীশুৱে তেওঁক ক'লে, গা ধোৱা লোকৰ ভৰি ধোৱাৰ বাহিৰে আন একো ধুবৰ প্ৰয়োজন নাই, কিয়নো তেওঁলোকৰ গোটেই শৰীৰ পৰিষ্কাৰ আছে। তোমালোকো পৰিষ্কাৰ হৈ আছা, কিন্তু সকলোৱে নহয়। কোনে তেওঁক বিশ্বাসঘাতকতা কৰিব সেই বিষয়ে যীশুৱে জানিছিল। এইকাৰণে তেওঁ ক'লে, তোমালোক সকলো নিৰ্মল নহয়। যীশুৱে তেওঁলোকৰ ভৰি ধুৱাই উঠি নিজৰ পিন্ধা কাপোৰ লৈ আকৌ বহিল। পাছত তেওঁলোকক ক'লে, তোমালোকৰ কাৰণে মই যি কৰিলোঁ সেই বিষয়ে তোমালোকে বুজিলানে? তোমালোকে যে মোক গুৰু আৰু প্ৰভু বুলি মাতিছা সেয়ে ঠিকেই কৰিছা, কিয়নো মই সেয়াই হওঁ। এতেকে প্ৰভু আৰু গুৰু যি মই যদি তোমালোকৰ ভৰি ধুৱালোঁ তেনেহ'লে তোমালোকেও ইজনে সিজনৰ ভৰি ধুই দিয়া উচিত, কিয়নো মই তোমালোকলৈ যিদৰে কৰিলোঁ তোমালোকেও যেন সেইদৰে কৰা। এইকাৰণে তোমালোকক আৰ্শী দেখুৱালোঁ। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, নিজ গৰাকীতকৈ দাহ ডাঙৰ নহয়, আৰু যিজনে পঠালে সেইজনতকৈ পঠোৱা বাৰ্তাবাহকজন ডাঙৰ নহয়। তোমালোকে এই সকলোবোৰ পালন কৰা, এইবোৰ পালন কৰিলে তোমালোক আশীৰ্বাদৰ ভাগী হ'বা। তোমালোকৰ সকলোৰে বাবে এই বিষয়ে কথা কৈছোঁ এনে নহয়, কিন্তু যিসকলক মই জানো তেওঁলোককহে মনোনীত কৰিলোঁ। তেওঁলোকক জানো, কিন্তু ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ'বলৈ যিজনে মোৰ পিঠা খায় সেইজনে মোৰ বিৰুদ্ধে গেৰুৱা দাঙিলে। এইদৰে যেতিয়া ঘটিব তেতিয়া ময়ে যে সেইজন হয় ইয়াক তোমালোকে যেন বিশ্বাস কৰা। এইকাৰণে ঘটাৰ আগেই মই এতিয়াৰ পৰা তোমালোকক কৈ আছো। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যিজনক পঠাই দিওঁ তেওঁক যিকোনোৱে গ্ৰহণ কৰে তেওঁ মোকেই গ্ৰহণ কৰে, আৰু যিকোনোৱে মোক গ্ৰহণ কৰে তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে। যীশুক শত্ৰুৰ হাতত সোধাই দিওঁতাজন প্ৰকাশিত হোৱা। এই কথা কৈ যীশুৱে আত্মাত বিৰক্তি পাই সাক্ষ্য দি ক'লে, মই তোমালোকক অতি সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনেই মোক বিশ্বাসঘাতকতা কৰিব। শিষ্যসকলে ইজনে সিজনৰ মুখলৈ চাবলৈ ধৰিলে, কিন্তু কোনজনৰ বিষয়ে এই কথা ক'লে সেই বিষয়ে নজনাৰ বাবে তেওঁলোক আচৰিত হ'ল। যীশুৰ শিষ্যসকলৰ মাজৰ এজনক তেওঁ বহুত প্ৰেম কৰিছিল, সেই শিষ্যজনে মেজৰ কাষত হেলনীয়া হৈ পৰি যীশুৰ বুকুৰ কাষতে আছিল। তেতিয়া চিমোন পিতৰে ইংগিত দি সেই শিষ্যজনক ক'লে, তেওঁ কাৰ বিষয়ে এই কথা কৈছে সোধাচোন। তেতিয়া তেওঁ যীশুৰ বুকুলৈ হাউলি গৈ সুধিলে, হে প্ৰভু, সেইজননো কোন? যীশুৱে উত্তৰ দিলে, মই যিজনক এই পিঠা দুখৰ ভাঙি জুবুৰিয়াই ভগাই দিম তেওঁৱেই সেইজন। তেতিয়া তেওঁ পিঠা দুখৰ জুবুৰিয়াই লৈ ইস্কৰিয়তীয়া চিমোনৰ পুতেক যীহুদাক দিলে। সেই পিঠা দুখৰ পোৱাৰ পাছতেই ছয়তান তেওঁৰ ভিতৰ সোমাল। তেতিয়া যীশুৱে তেওঁক ক'লে, তুমি যি কাম কৰিবলৈ লৈছা সেই কাম বেগতে কৰা। কিন্তু তেওঁ কিয় এই কথা ক'লে সেই বিষয়ে তেওঁৰ লগত মেজত ভোজন কৰিবলৈ বহা লোকসকলৰ কোনেও বুজি পোৱা নাছিল, কিয়নো কিছুমানে ভাবিলে যে যীহুদাৰ লগত ধনৰ জুলুঙা থকাৰ কাৰণে পৰ্বলৈ যি যি লাগে সেইবোৰ কিনিবলৈ নাইবা দৰিদ্ৰসকলক কোনো বস্তু দিবলৈ যীশুৱে তেওঁক এই কথা ক'লে। তাতে তেওঁ সেই পিঠা দুখৰ গ্ৰহণ কৰি তেতিয়াই বাহিৰলৈ গ'ল। সেই সময় নিশাৰ সময় আছিল। জীৱনৰ বিষয়ে শিষ্যসকলৰ সৈতে যীশুৰ কথোপকথন। যেতিয়া সেই ঠাইৰ পৰা যীহুদা বাহিৰলৈ ওলাই গ'ল, যীশুৱে ক'লে, এতিয়া মানুহৰ পুত্ৰ মহিমান্বিত হ'ল, ঈশ্বৰ যদি তেওঁৰ যোগেদি মহিমান্বিত হ'ল তেতিয়া ঈশ্বৰেও পুত্ৰক নিজৰ যোগেদি মহিমান্বিত কৰিব, তেওঁ তৎক্ষণাতেই কৰিব। মোৰ প্ৰিয় সন্তানসকল, তোমালোকৰ লগত মই অলপ সময়হে আছো, তোমালোকে মোক বিচাৰিবা। কিন্তু ইহুদীসকলক যেনেকৈ কৈছিলোঁ যে মই যি ঠাইলৈ যাওঁ সেই ঠাইলৈ তোমালোকে যাব নোৱাৰা, তেনেকৈ এতিয়াও তোমালোকক কু কৈছোঁ। মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ, তোমালোকে পৰস্পৰে প্ৰেম কৰিবা। মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা। তোমালোকৰ যদি পৰস্পৰৰ মাজত প্ৰেম থাকে, তেনেহ'লে তোমালোক যে মোৰ শিষ্য হয় ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব। চিমোন পিতৰে তেওঁক সুধিলে, হে প্ৰভু, আপুনি কলৈ যায়? যীশুৱে উত্তৰ দি ক'লে, মই যলৈ যাওঁ তালৈ তুমি এতিয়া মোৰ পাছে পাছে আহিব নোৱাৰা, কিন্তু পাছত তুমি মোৰ পাছে পাছে আহিবা। পিতৰে তেওঁক ক'লে, হে প্ৰভু, এতিয়াইনো কি কাৰণে আপোনাৰ পিছে পাছে যাব নোৱাৰো? মই আপোনাৰ কাৰণে মোৰ প্ৰাণকো দিম। যীশুৱে উত্তৰ দি ক'লে, মোৰ কাৰণে তোমাৰ প্ৰাণ দিবানে? মই তোমাক অতি স্বৰূপকৈ কওঁ, তুমি মোক দুখ মোকালিতে কুকুৰাই ডাক দিয়াৰ আগেই তিনিবাৰ অস্বীকাৰ কৰিবা।